ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
আজিৰ এই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
প্ৰিয় শ্ৰোতা, আপুনি নিজকে খুব অকলশৰীয়া অসহায় অনুভৱ কৰিছে নেকি? তেন্তে আপোনালৈ আনিছো এটি সুখবৰ। সেয়া হৈছে আপোনাৰ দুখ, যাতনা, কষ্ট যিমানেই বেদনাদায়ক হলেও প্ৰভু যীশুৱে আপোনাৰ লগ কেতিয়াও নেৰে। তেওঁ সদায় আপোনাৰ সংগে সংগে, আপোনাৰ পদে পদে, আপোনাৰ সাৰথি হৈ লগতে থাকে। তেওঁক আপুনি যিকোনো পৰিস্থিতিত বিশ্বাস কৰিব পাৰে। তেওঁ লগত থকাত আপুনি কেতিয়াও অকলশৰীয়া আৰু অসহায় নহয়।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
হৃদয় কিয় তুমি ইমান ভোকৰা, দিহহাৰা তুমি আজি ৰখী অনুভুৱাৰ দৰে, এখন তেখ ভাবি গুণি চোৱা তোমাক ঈশ্বৰে
এবাৰ আকৌ আজি আমি নিজকে প্ৰস্তুত কৰোঁ ঈশ্বৰৰ জীৱনময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন শুনিবলৈ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো শুনিছে তাৰ দ্বাৰা আচলতে ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ শ্ৰদ্ধা ভক্তিৰ কথাই প্ৰকাশ পাইছে। সেই মহান ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ সহজ সৰল অধ্যয়নেই আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ উদ্দেশ্য। সেই ক্ষেত্ৰত আমি কিমান দূৰ সফল হৈছো তাৰ বিচাৰ আপোনালোকৰ হাতত। আপোনালোকৰ মতামত আদি আমালৈ জনাবচোন। যদি আপুনি আমাৰ নিয়মীয় শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়েই দুখাৰিমান লিখি পঠিয়াবচোন। আমালৈ যদি মাজে সময় চিঠি পত্ৰ লিখি আছে তেনেহলে লিখিবলৈ যেন এৰি নিদিয়ে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে সাধাৰণ মানুহক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য বুজিবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন তোমাৰ মহান আশীৰ্বাদেৰে সফল কৰি তোলা, তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি বাৰু যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলো আপোনাৰ মনত আছেনে? আপুনি কিজানি ভাবিছে এই একেটা প্ৰশ্নকে আমিনো সদায় সদায় কিয় কৰি থাকিব লাগে, নহয় জানো? আচলতে আমি নতুন অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আগৰ অনুষ্ঠানত আলোচনা কৰা কথা অলপ মনত পেলাই ল'ব খোজো, তেতিয়া আমাৰ আলোচনাৰ ধাৰাবাহিকতা ৰক্ষা পৰে। তদুপৰি কেতিয়াবা কিবা কাৰণত কোনো এটা অনুষ্ঠান কোনো শ্ৰোতাই যদি শুনিবলৈ নাপায়, তেতিয়াহ'লে পিছৰ অনুষ্ঠানত আগৰ অনুষ্ঠানৰ কথা অলপ মনত পেলাই ল'লে সেই শ্ৰোতাৰ কাৰণে সুবিধা হয়, নহয় জানো? যিহেতু আমাৰ এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে প্ৰকৃত অৰ্থত অধ্যয়ন কৰিবলৈ হ'লে অলপ গভীৰভাৱেও কথাবোৰ আলোচনা কৰিব লগা হয়, আৰু কেতিয়াবা মাত্ৰ এটা দুটা শাস্ত্ৰপদ আলোচনা কৰোতেই আমাৰ সময় শেষ হৈ যায়। গতিকে কথাবোৰ গত লগাই ল'বলৈ হ'লে আগৰ অনুষ্ঠানত আলোচনা কৰা কথা কিছুমান মনত পেলাব লগা হয়। এতিয়া কিজানি আপুনি ক'ব খুজিছে, হ'ব হ'ব বুজিছো, এতিয়া আচল কথালৈ আহক। এৰা, এতিয়া আমি আচল কথালৈ আহিব খুজিছো। আমি যোৱা অনুষ্ঠানত এই গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 15 আৰু 16 এই পদ দুটাৰ আধাৰতেই আলোচনা আগবঢ়াইছিলো। আমি পাইছিলো যে বিধানৰ কৰ্মৰ যোগেদি মানুহ ধাৰ্মিক বুলি পৰিগণিত নহয়, খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাহে আমি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হওঁ। গতিকে মুচিৰ বিধান পালন কৰি ধাৰ্মিক হবলৈ চেষ্টা কৰাটো নিৰৰ্থক। ঠিক একেদৰে আন আন বিধি বিধান পালন কৰিও ধাৰ্মিক হবলৈ চেষ্টা কৰি লাভ নাই। ধাৰ্মিক হোৱাৰ এটাই উপায় যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা। এতিয়া আমি 2 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰিম। প্ৰথমতে 17 নম্বৰ পদটো পঢ়ি দিব খুজিছো। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? 17 নম্বৰ পদটো পঢ়ি দিম, গালাটীয়া 2 নম্বৰ অধ্যায় 17 পদ। কিন্তু খ্ৰীষ্টত ধাৰ্মিক বুলি গণিত হবলৈ কাৰবাৰ কৰিও যদি নিজে পাপী হৈ পৰিলো, তেন্তে খ্ৰীষ্ট পাপৰ পৰিচাৰক নে? এনে নহওক। এই পদটো বুজিবলৈ অলপ টান লাগে। ইয়াত ধাৰ্মিক বুলি গণিত হোৱা বুজাবলৈ মূলতে যিটো গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে সেইটো হৈছে ডিকাইও, আৰু এই গ্ৰীক শব্দটোৰ অৰ্থ হৈছে কোনো এজন ব্যক্তিক শুদ্ধ বুলি ঘোষণা কৰা, নাইবা ব্যক্তিজনক শুদ্ধ কৰা। আমি যেতিয়া যীশুখ্ৰীষ্টক বিশ্বাস কৰো আমাক সম্পূৰ্ণ ধাৰ্মিক বুলি ঘোষণা কৰা হয়। অৰ্থাৎ যিজন লোক এসময়ত ঈশ্বৰৰ দৃষ্টিত পাপী আছিল, দোষী আছিল, শাস্তি পোৱাৰ যোগ্য আছিল, কেৱল নৰকলৈ যোৱাৰ উপযুক্ত আছিল, সেইজন লোকেই যেতিয়া যীশুখ্ৰীষ্টই আমাৰ সকলোৰে বাবে কৰি থৈ যোৱা মুক্তিৰ কাৰ্যত বিশ্বাস কৰি খ্ৰীষ্টতেই ভৰসা কৰে, তেওঁক ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক বুলি ঈশ্বৰে ৰায় দান কৰে, ঘোষণা কৰে। এয়া কেৱলমাত্ৰ পাপৰ ক্ষমালাভেই নহয়, পাপৰ ক্ষমাটো লাভ কৰা যায়েই, অৰ্থাৎ আমাৰ পাপ আমাৰ পৰা আঁতৰাই নিয়া যায়েই, কিন্তু লগতে আমাক অতি মূল্যৱান সম্পদ দিয়া হয়। সেইটো হৈছে খ্ৰীষ্টৰ ধাৰ্মিকতা, অৰ্থাৎ খ্ৰীষ্টত বিশ্বাস কৰি আশ্ৰয় লোৱা লোকজনৰ পৰা পাপৰ শাস্তি আঁতৰাই নিয়া হয় আৰু খ্ৰীষ্টৰ ধাৰ্মিকতা তেওঁক দান কৰা হয়। তেওঁক সম্পূৰ্ণ ধাৰ্মিক বুলি ঘোষণা কৰা হয়। যেতিয়া মই খ্ৰীষ্টক গ্ৰহণ কৰিলো, মোৰ সকলো পাপৰ ক্ষমাদান লাভ কৰিলো। মোৰ পাপৰ শাস্তি মই আৰু পাব নালাগে, কাৰণ খ্ৰীষ্টই মোৰ হৈ সেই শাস্তি ইতিমধ্যে ললেই ক্ৰুচৰ ওপৰত। কিন্তু লগতে মই ধাৰ্মিক বুলিও পৰিগণিত হলো। সেই ধাৰ্মিকতা মোৰ নহয়, মোৰ নিজৰ কৰ্মৰ গুণত নহয়, খ্ৰীষ্টৰ ধাৰ্মিকতাহে মোক দিয়া হল। খ্ৰীষ্ট যিমান ধাৰ্মিক, ঠিক সিমানখিনি ধাৰ্মিকতা মোকো দিয়া হল। মোৰ নিজৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য নহয়, কিন্তু মই লাভ কৰিলো খ্ৰীষ্টৰ শুদ্ধ সিদ্ধ ধাৰ্মিকতা। এনেদৰে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকেই ক'ব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এনেদৰে ক'ব পাৰেনে? আপুনি যদি যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেনেহলে ঈশ্বৰৰ দৃষ্টিত আপুনি সম্পূৰ্ণ ধাৰ্মিক। আপোনাক ধাৰ্মিক বুলি ঘোষণা কৰা হৈ গল। তাৰ বাবে আপুনি ঈশ্বৰক ধন্যবাদ দিব পাৰে। এতিয়া 17 নম্বৰ পদটোৰ মাজেদি আচলতে পাচনি পৌলে বাৰু কি বুজাব খুজিছে আমি অলপ চাওঁচোন। এই পদটোৰ অৰ্থ এনেকুৱা ধৰণৰ, যিহুদী লোকসকলে বিধানৰ অধীনৰ পৰা আঁতৰি আহি নিজকে পাপী বুলি স্বীকাৰ কৰি খ্ৰীষ্টৰ যোগেদি ধাৰ্মিক বুলি পৰিগণিত হবলৈ আগবাঢ়ি আহিব লাগে। তাৰমানে খ্ৰীষ্টই তেওঁলোকক পাপী কৰে নেকি, বা খ্ৰীষ্টৰ খাতিৰত যিহুদীসকলে বিধান ত্যাগ কৰি পাপী হ'ব লাগে নেকি, নাইবা খ্ৰীষ্টই তেওঁলোকক পাপী কৰে নেকি যাতে তেওঁলোকে উপায় নাপায় খ্ৰীষ্টক পৰিত্ৰাতা বুলি গ্ৰহণ কৰিব লগা হয়? নিশ্চয় নহয়। পৌলৰ উত্তৰ হৈছে, খ্ৰীষ্টই পাপৰ পৰিচৰ্যা নকৰে, তেওঁ কাকো পাপী নকৰে। পৰজাতিবিলাকৰ নিচিনাকৈ যিহুদী লোকসকলো স্বভাৱতেই পাপী। তেওঁলোক বিধানৰ যোগেদি ধাৰ্মিক বুলি পৰিগণিত হ'ব নোৱাৰে, সেই কথা তেওঁলোকে কাৰ্যক্ষেত্ৰত প্ৰমাণ কৰি আহিছে। জিৰচালেমত ধৰ্মালোচনা সভাত পাচনি পিতৰেও একে কথাই প্ৰকাশ কৰিছে। তেওঁ এইবুলি কৈছিল, আমি পাঠ কৰি দিছো, পাচনিৰ কৰ্ম 15 নম্বৰ অধ্যায়ৰ 9 পৰা 11 পদ, আৰু বিশ্বাসেৰে তেওঁবিলাকৰ হৃদয় সুচি কৰি আমাৰে তেওঁবিলাকৰে মাজত একো প্ৰভেদ নাৰাখিলে, এইকাৰণে আমাৰ পিতৃসকলে আৰু আমিও যি যুঁৱলিৰ ভাৰ সহিব নোৱাৰিলো তাক এতিয়া শিষ্যবিলাকৰ কান্ধত দি কিয় ঈশ্বৰৰ পৰীক্ষা কৰা? কিন্তু তেওঁবিলাকে যেনেকৈ, আমিও তেনেকৈ প্ৰভু যীশুৰ অনুগ্ৰহৰ দ্বাৰাইহে পৰিত্ৰাণ পালো বুলি বিশ্বাস কৰিছো। অৰ্থাৎ আমি এই কথা বুজি পাওঁ যে মানুহ যে স্বভাৱতেই পাপী, মানুহ যে বিধান পালন কৰি ধাৰ্মিক বুলি পৰিগণিত হবলৈ অসমৰ্থ, মানুহে যে খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদিহে ধাৰ্মিক বুলি পৰিগণিত হৈ পৰিত্ৰাণ পাব পাৰে, এই বিষয়ে পিতৰ আৰু পৌল একমত আছিল। দুয়োজনে একেই শুভবাৰ্তাকে প্ৰচাৰ কৰিছিল, প্ৰভু যীশুখ্ৰীষ্টৰ সহজ সৰল শুদ্ধ আৰু নিৰ্ভেজাল শুভবাৰ্তা। খ্ৰীষ্টই আমাক পাপী কৰি লৈ পাছত পৰিত্ৰাণ নিদিয়ে, কিন্তু আমি পাপী, সেইবাবেই আমাক তেওঁ পৰিত্ৰাণ দিব খোজে। 18 নম্বৰ পদ, কিয়নো মই যিহকে ভাঙিলো তাকে যদি আকৌ সাজু, তেন্তে মই নিজকে নিজে আজ্ঞা লংঘনকাৰী বুলি দেখুৱাইছো। অৰ্থাৎ পৌলে ক'ব খুজিছে, তেওঁ বিধানৰ অধীনৰ পৰা ওলাই আহি খ্ৰীষ্টত আশ্ৰয় লৈছে, এতিয়া যদি তেওঁ আকৌ বিধানৰ অধীন হবলৈ চেষ্টা কৰে তেনেহলে ইতিমধ্যে তেওঁ বিধানৰ অধীনৰ পৰা ওলাই অহা কামটো বিধান লংঘন কৰা কামৰ নিচিনাই হ'ব। কিন্তু পৌল বা আন কোনো খ্ৰীষ্টীয় বিশ্বাসী বিধানৰ অধীনত থাকিব নালাগে, কাৰণ খ্ৰীষ্টই তেওঁলোকক মুক্তি দিলে। পৌল যে বিধানৰ অধীনৰ পৰা মুক্ত, সেই কথা তেওঁ কেনেদৰে প্ৰকাশ কৰিছে চাওক, ১৯ নম্বৰ পদ, কাৰণ মই ঈশ্বৰৰ উদ্দেশ্যে জীৱৰ কাৰণে বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলো। পৌলে কৈছে মই বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলো। তাৰমানে কি বাৰু? বিধানৰ দ্বাৰা মৰা মানেনো কি? বিধান অনুসৰি যি মানুহে বিধান লংঘন কৰে তেওঁ পাপী, আৰু যি পাপী তেওঁ শাস্তিস্বৰূপে মৃত্যুদণ্ড পাব লাগে। অৰ্থাৎ প্ৰতিজন বিধান লংঘনকাৰীয়েই বিধান অনুসৰি মৃত্যুদণ্ড পাব লাগিব। যিহেতু কোনো মানুহেই গোটেইবোৰ বিধান আখৰে আখৰে পালন কৰিব নোৱাৰে, গতিকে সকলো মানুহেই পাপী বিধান অনুসৰি, গতিকে সকলোৱে মৃত্যুদণ্ড পাব লাগে বিধান অনুসৰি। যেতিয়া খ্ৰীষ্টই ক্ৰুচত মৃত্যুবৰণ কৰিলে, তেতিয়া তেওঁ সকলো মানুহৰ পাপৰ শাস্তি নিজে নিজৰ গাত ললে, নিজে বহন কৰিলে। পৌলে কৈছে যিহেতু মই খ্ৰীষ্টত আশ্ৰয় লৈছো, গতিকে যেতিয়া খ্ৰীষ্ট ক্ৰুচত মৰিল, তেওঁ মোৰ হৈ মৰিল। বিধান অনুসাৰে মই মৃত্যুদণ্ড পাব লাগিছিল, সেই দণ্ড মোৰ হৈ খ্ৰীষ্টই ললে। অৰ্থাৎ বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে তেওঁ খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হল। বিধান হৈছে মৃত্যুৰ পৰিচৰ্যা। এই বিষয়ে পাচনি পৌলে দ্বিতীয় কৰিন্থিয়া তৃতীয় অধ্যায়ৰ সাত নম্বৰ পদত উল্লেখ কৰিছে। বিধানে আমাক দোষী সাব্যস্ত কৰে, আমি পাপী বুলি ৰায় দান কৰে, আমাক মৃত্যুদণ্ড দিয়ে। বিধান ব্যৱস্থা অনুসৰি ঈশ্বৰে গোটেই ইছৰাইল জাতিক আচলতে ধবংস কৰিব লাগিলহেঁতেন, সেইবাবেই ঈশ্বৰে বলি বিধানৰ ব্যৱস্থা কৰিছিল। পাঁচ ধৰণৰ বলিৰ কথা আমি পুৰণি নিয়মত পঢ়িবলৈ পাওঁ, আৰু প্ৰতিবিধ বলি বিধানেই আচলতে প্ৰভু যীশুখ্ৰীষ্টলৈ আঙুলিয়াই দিয়ে। এই বলি বিধানৰ যোগেদি ঈশ্বৰে অনুগ্ৰহ দেখুৱাই ক্ষমাদান কৰাৰ ব্যৱস্থা কৰিছিল। বিধানে দোষী সাব্যস্ত কৰা মানুহক ঈশ্বৰে অনুগ্ৰহ কৰি ক্ষমা কৰিব পাৰে, আৰু সেইবাবেই খ্ৰীষ্ট আহিল আৰু আমাৰ সকলোৰে পাপ মোচনৰ বাবে বলি হল, তেওঁতেই বলি বিধানৰ অন্ত পৰিল। বিধানে আমাক দোষী বুলি ৰায় দিয়ে। বিধানৰ সেই ৰায়ৰ কাৰণেই খ্ৰীষ্টই আমাৰ ঠাইত আমাৰ হকে মৰিব লগা হল বলি হিচাপে ক্ৰুচৰ ওপৰত। এতিয়া খ্ৰীষ্টত আশ্ৰয় লোৱাৰ পাছত আমি বিধানৰ পৰা মুক্ত। কিয়? কাৰণ বিধান অনুসৰি পাব লগা শাস্তি আমি পালো, অৰ্থাৎ আমাৰ হৈ খ্ৰীষ্টই সেই শাস্তি ললে। একেটা দোষত দুবাৰ শাস্তি দিয়া হ'ব নোৱাৰে। যিহেতু আমাৰ শাস্তি হৈ গল, আমি মুক্ত। বিধানে এতিয়া আমাক একো কৰিব নোৱাৰে। বিধানে ইতিমধ্যেই মোক মাৰিলে, অৰ্থাৎ মোৰ হৈ খ্ৰীষ্টক মাৰিলে। এতিয়া মই মৃত, বিধানৰ উদ্দেশ্যে মই মৰা। বিধানে মোৰ বাবে যিখিনি কৰিব নোৱাৰিলে, সেইখিনি মোৰ বাবে খ্ৰীষ্টই কৰিলে। তেওঁ মোৰ হৈ ক্ৰুচত বলি হল, মোক মোৰ শাস্তিৰ পৰা ৰেহাই দিলে। কিন্তু কথাটো তাতেই শেষ নহয়, খ্ৰীষ্টই মোৰ বাবে আৰু কিবা এটা কৰিলে। তেওঁ মৃত্যুবৰণ কৰিলে ঠিকেই, কিন্তু তেওঁ তৃতীয় দিনা পুনৰ জি উঠিল কবৰৰ পৰা, অৰ্থাৎ তেওঁ মোক নতুন জীৱন দিব পাৰে। তেওঁত বিশ্বাস কৰা সকলোকে তেওঁ সেই নতুন জীৱন দিব পাৰে। মন কৰকচোন প্ৰিয় শ্ৰোতা, বিধানে আমাক বন্দী কৰি দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিলে খ্ৰীষ্টত। বিধানে আমাৰ বাবে সিমানখিনিয়েই মাত্ৰ কৰিব পাৰে। আপুনি যদি বিধি বিধান পালন কৰি মুক্তি অৰ্জন কৰিবলৈ চেষ্টা কৰি থাকে, তেনেহলে আপোনাৰ যাত্ৰাৰ সিমানতেই অন্ত পৰিব, অৰ্থাৎ মৃত্যুতেই আপোনাৰ শেষ, আৰু সেই মৃত্যু হ'ব অনন্ত মৃত্যু। কিন্তু মৃত্যুঞ্জয়ী যীশুখ্ৰীষ্টই আপোনাক জীৱন দিব পাৰে, নতুন জীৱন, অনন্ত জীৱন। সেই অনন্ত জীৱন আমাক নালাগে জানো? সেই জীৱন আপুনি বাৰু গ্ৰহণ কৰিছেনে? বিশ নম্বৰ পদটো পঢ়ি দিছো, মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হলো, মই জীছো বুলিলেও সেয়ে আৰু মই নহওঁ, খ্ৰীষ্টহে মোক জীছে। কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছো। ইয়াত পাচনি পৌলে যিটো কথা কৈছে, সেইটো সকলো বিশ্বাসীৰ ক্ষেত্ৰতেই খাটে। এই পদটোৰ কিন্তু বহু সময়ত আমি ভুল ব্যাখ্যা কৰো। আমি এটা কথা মন কৰা উচিত, আমি ক্ৰুচবিদ্ধ হবলৈ চেষ্টা কৰি থাকিব নালাগে। বহু সময়ত আমি ক্ৰুচবিদ্ধ জীৱন যাপন কৰিবলৈ চেষ্টা কৰি থাকো। নানান দুখ কষ্টেৰে ভৰা জীৱন এটাকেই আমি ক্ৰুচবিদ্ধ জীৱন বুলি ভাবো। কিন্তু আমি খ্ৰীষ্টৰ সৈতে ক্ৰুচবিদ্ধ হবলৈ চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আমি যদি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলো তেনেহলে আমি আচলতে খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হলোৱেই। খ্ৰীষ্টই ক্ৰুচত আমাৰ হৈ মৃত্যুবৰণ কৰিলে আমাৰ পাপৰ শাস্তি বহন কৰিবলৈ, অৰ্থাৎ তেওঁ আমাৰ ঠাইত আমাৰ হৈ সেই শাস্তি ললে। কিন্তু তেওঁ আমাৰ প্ৰতিনিধিও, গতিকে যেতিয়া তেওঁ ক্ৰুচত শাস্তি পালে তেতিয়া আমিও শাস্তি পোৱা হল। তেওঁ যেতিয়া হত হল আমিও হত হলো, অৰ্থাৎ আমি প্ৰতিজন লোকেই খ্ৰীষ্টৰ সৈতে ক্ৰুচত হত হলো। কিন্তু এতিয়া আমি জীয়াই আছো, কেনেকৈ? খ্ৰীষ্টত। আজি খ্ৰীষ্ট জীৱিত, তেওঁ স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে। আমি খ্ৰীষ্টত আশ্ৰয় লোৱা মানে তেওঁতেই স্থিতি লোৱা, গতিকে আমি তেওঁতেই জীয়াই আছো। প্ৰিয় শ্ৰোতা, আমি নিজকে নিজে ক্ৰুচত দিব নোৱাৰো, নিজকে নিজে গজাল মাৰি ক্ৰুচত দি আমি মৰিব পাৰো জানো? চিন্তা কৰি চাওকচোন, এখন হাতেৰে সিখন হাতত গজাল মাৰিলে আনখন হাতত কেনেকৈ গজাল মাৰিব? আমি নিজৰ চেষ্টাৰে ক্ৰুচবিদ্ধ জীৱন যাপন কৰিব নোৱাৰো। আমি ক্ৰুচত হত হলো খ্ৰীষ্টৰ সৈতে। যেতিয়া তেওঁ ক্ৰুচত দিয়া হল, আমাকো ক্ৰুচত দিয়া হল। যেতিয়া তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰিলে, তেওঁ পাচনি পৌলৰ হৈ মৃত্যুবৰণ কৰিলে, আপোনাৰ হৈ মোৰ হৈ মৃত্যুবৰণ কৰিলে। পৌলে কৈছে, মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হলো, মই যিছো বুলিলেও সেয়ে আৰু মই নহয়। বিধানে আমাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডহে দিয়ে, বিধানে আমাক জীৱন দিব নোৱাৰে। তেনেহলে আমাক কোনে জীৱন দিয়ে? পৌলে কৈছে, মই যিছো কেনেকৈ? খ্ৰীষ্টহে মোক জীছে। প্ৰিয় শ্ৰোতা, সেইটোৱেই দৰকাৰী কথা। তেওঁ ইয়াতে মোৰ হৈ মৃত্যুবৰণ কৰিলে যাতে মই তেওঁৰে সৈতে স্বৰ্গত জীয়াই থাকিব পাৰো, যাতে তেওঁ ইয়াতে মোৰ যোগেদি জীয়াই থাকিব পাৰে। আৰু এই জীৱন কেনেকুৱা জীৱন? যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছো। এই জীৱন বিশ্বাসৰ জীৱন। যিজনাই আমাক প্ৰেম কৰিলে, যিজনাই আমাক উদ্ধাৰ কৰিবলৈ নিজকে ক্ৰুচত সমৰ্পণ কৰিলে, সেই মহান প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি চলা এই জীৱন। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টই আমাক প্ৰেম কৰিলে, কিন্তু প্ৰেম কৰিলেই তেওঁ আমাক পোনে পোনে স্বৰ্গলৈ লৈ যাব নোৱাৰে। তেওঁ আমাক উদ্ধাৰ কৰিবলৈ নিজকে সমৰ্পণ কৰিব লগা হল। ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টত অনন্ত জীৱন। সেই বৰ আমি বিশ্বাস কৰি গ্ৰহণ কৰিব লাগে। যিকোনো দান গ্ৰহণ কৰাতেই আমি বিশ্বাসেৰে গ্ৰহণ কৰিব লগা হয়। দান দিব খোজা মানুহজনে সঁচাকৈয়ে দিছে বুলি আমি বিশ্বাস কৰিহে দান গ্ৰহণ কৰো। তেওঁ দান দিম বুলি কওঁতে আমি তেওঁ সঁচা কথা কোৱা বুলি বিশ্বাস কৰিব লগা হয়। পিতৃ ঈশ্বৰে আমালৈ অনন্ত জীৱনৰ বৰ আগবঢ়াইছে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি। আমি মাত্ৰ বিশ্বাস কৰি গ্ৰহণহে কৰিব লাগে। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুক অৱহেলা কৰি আঁতৰিও গৈ আছে, এটা কথা মনত ৰাখিব, ক্ৰুচৰ ওপৰৰ পৰা যীশুৱে আনকি তেওঁ ক্ৰুচত দি থকা মানুহবোৰৰ কাৰণেও প্ৰাৰ্থনা কৰিছিল। তেওঁ আপোনাকো প্ৰাণ ভৰি ভাল পায়, তেওঁ আপোনাকো পৰিত্ৰাণ দিব বিচাৰে। মই ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থ নকৰো, কিয়নো ধাৰ্মিকতা যদি বিধানৰ দ্বাৰাই হয় তেন্তে খ্ৰীষ্ট অকাৰণে মৰিল। যীশুখ্ৰীষ্ট জগতলৈ আহি ক্ৰুচত মৃত্যুবৰণ কৰিব লগা হল যাতে তেওঁত বিশ্বাস কৰি মানুহে পৰিত্ৰাণ পাব পাৰে। মানুহৰ মুক্তিৰ যদি আন কিবা উপায় থাকিলেইহেঁতেন, নানাবিধ বিধি বিধান আদি পালন কৰি মানুহে নিজে পৰিত্ৰাণ অৰ্জন কৰিব যদি পাৰিলেইহেঁতেন, তেন্তে খ্ৰীষ্টই ক্ৰুচত মৃত্যুবৰণ কৰিবলৈ জগতলৈ কেতিয়াও নাহিলেহেঁতেন। কিন্তু মানুহে নিজক উদ্ধাৰ কৰিব নোৱাৰে বাবেই, মানুহৰ মুক্তিৰ উপায় নাই বাবেই খ্ৰীষ্ট আহিব লগা হল আৰু ক্ৰুচত মৃত্যুবৰণ কৰি সকলো মানুহৰ পাপৰ প্ৰায়চিত্ত কৰিব লগা হল। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টই আমাৰ সকলোৰে বাবে ক্ৰুচত বলি হিচাপে নিজকে এইকাৰণেই উৎসৰ্গা কৰিলে যাতে তেওঁত বিশ্বাস কৰি আমি মুক্তি লাভ কৰিব পাৰো। মুক্তিৰ আন উপায় থকা হলে তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰিবৰ কোনো প্ৰয়োজনেই নাছিল। এই কথাটো অলপ দকৈ চিন্তা কৰি চাওকচোন। প্ৰভু যীশুক আপুনি আপোনাৰ অতি কাষতে পাব, আপোনাৰ হৃদয় দুৱাৰত তেওঁৰ মাত শুনিব। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
যদি লাগে জীৱন
এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।